হিব্ৰীসকলৰ পতিপত্ৰ দুই অধ্যায় পাপৰ উদ্ধাৰৰ বিষয়ে সতৰ্ক কৰা। এইকাৰণে আমি যি শুনিছো তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰেও দূৰলৈ ভটিয়াই নাযাওঁ। কিয়নো যি বাক্য স্বৰ্গৰ দূতসকলৰ দ্বাৰাই কোৱা হৈছিল সেই বাক্য সত্য বুলি প্ৰমাণিত হ'ল। পাপ আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্ৰত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে। তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্ৰাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল, আৰু যিসকলে শুনিলে তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্ৰমাণ কৰিলে। ঈশ্বৰে নানা চিহ্ন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰাই এই বিষয়ে সাক্ষ্য প্ৰদান কৰিলে। যীশুৱে পাপৰ পৰা উদ্ধাৰ কৰে। আমি যি ভাবি জগতৰ বিষয়ে কথা কৈছো সেই বিষয়ে ঈশ্বৰে স্বৰ্গৰ দূতসকলৰ অধীনত ৰখা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, মানুহনো কি তুমি যে তেওঁক সোঁৱৰণ কৰা, অথবা মানুহৰ সন্তানেই বা কি তুমি যে তেওঁলৈ দৃষ্টি কৰা। তুমি স্বৰ্গৰ দূতসকলতকৈ মানুহক অলপহে সৰু কৰিলা, কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা, আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা। কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে, তেওঁৰ কৃতিত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই, তথাপি আমি যীশুক দেখিছো যিজনক স্বৰ্গৰ দূতসকলতকৈ অলপহে সৰু কৰা হ'ল। তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ'ল। সেয়েহে ঈশ্বৰৰ অনুগ্ৰহত প্ৰত্যেক মানুহৰ বাবে যীশুৱে মৃত্যুৰ আশ্বাদ ল'লে, সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ'ল। সেইবাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্ৰাণৰ অৰ্থে যীশুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কাৰ্য ঈশ্বৰৰ সঠিক কাৰ্য আছিল। যিজনে পবিত্ৰ কৰে আৰু যিসকলক পবিত্ৰ কৰা হয় সেই সকলোৱে একেজন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেইকাৰণে যিজনে পবিত্ৰ কৰে সেই যীশুৱে লোকসকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়। যীশুৱে কৈছে, মোৰ ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগিতাৰ মাজত তোমাৰ গুণ কীৰ্তন কৰিম। তেওঁ আকৌ কৈছে, মই তেওঁতহে ভৰসা কৰিম। তেওঁ আকৌ ইয়াকো কৈছে, চোৱা, এয়া মই আৰু মোৰ সন্তানসকল, ঈশ্বৰে যিসকলক মোক দিছে ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীশুৱে নিজেও সেই সন্তানসকলৰ দৰে এই উভয়ৰ সহভাগী হ'ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চৈতানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যিসকলে গোটেই জীৱন দাসত্বত কটাইছিল তেওঁলোকক মুক্ত কৰিব পাৰে। বাস্তৱিক এই কথা নিশ্চিত যে যীশুৱে স্বৰ্গদূতসকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে আব্ৰাহামৰ বংশধৰ সকলকে সহায় কৰিছে। সেইবাবে যীশু সকলো দিশৰ পৰা তেওঁৰ ভাইসকলৰ দৰে হোৱাৰ প্ৰয়োজন আছিল, যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ততা মহাপুৰোহিত হ'ব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে। কিয়নো যীশুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেইবাবে যিসকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।